আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ আজি ঘাই ঘাই বাতৰিসমূহ হ'ল দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বিস্তৃত কাৰ্যসূচীৰে নাৰী দিৱস উদযাপন দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ ৰাজ্যখনত হ'বলগীয়া পৰৱৰ্তী নিৰ্বাচনসমূহত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে শাসকীয় দল বিজেপিৰ দৃঢ় প্ৰতিশ্ৰুতি সমগ্ৰ দেশৰ লগতে আজি অসমৰো বিভিন্ন জিলা সদৰত অনুষ্ঠিত লোক আদালতত কেইবাহাজাৰো গোচৰ নিষ্পত্তি আৰু কাইলৈ ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে সমগ্ৰ দেশ ক্ৰিকেট জ্বৰত আক্ৰান্ত শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে ঋতুপৰ্ণা বৰা আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এই দিনটোতে ৰাষ্ট্ৰীয় জাতিগত ভাষিক সাংস্কৃতিক অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয় এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে সকলো মহিলা আৰু কিশোৰীৰ বাবে অধিকাৰ সমতা সবলীকৰণ এই উদ্দেশ্যে প্ৰতিগৰাকী মহিলাৰ সম অধিকাৰ ক্ষমতা আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এই দিৱস উপলক্ষে আজি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয় গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় এই কাৰ্যসূচীত অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ লগতে লন বল খেলুৱৈ নয়নমণি শইকীয়াও উপস্থিত থাকে সমাজত নাৰীৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি লাভলীনা বৰগোহাঁইয়ে এইদৰে কয়
আজিৰ দিনটোৰ পৰা কিছুমান ভাল সংকল্প লৈ যাতে আমি ছেল্ফ বিলিভ যোনটো নোৱাৰিবলগীয়া একো কাম নাই আমি সব কৰিব পাৰিম সেই বিশ্বাসটো যদি মাইকী মানুহে নিজৰ ওপৰত বিশ্বাস কৰে মই ভাবোঁ সেইটো আৰু বেছি ইজি হৈ যায় মই দেখিবলৈ পাওঁ সৰুৰ পৰাই আমি ঘৰত তিনিজনী ছোৱালী কিন্তু মোৰ দেউতাই আমাক লৈ প্ৰাউড কৰে আমাৰ দুজনী বাইদেউ যিহেতু এটা ভাল পজিশ্যনত আছে মই এটা ভাল পজিশ্যনত আছোঁ কাৰণ মোৰ দেউতাই মোক তেনেধৰণে ছাপৰ্ট কৰিলে মা দেউতাই তেনেধৰণে ছাপৰ্ট কৰিলে আৰু তেনেধৰণেই যদি যাৰ ঘৰত ছোৱালী আছে তেওঁলোকক দেউতাকে যদি সেইখিনি ছাপৰ্ট কৰে তেওঁৰ কাৰণে পৃথিৱীখন বহুত ইজি হৈ যায় বুলি মই ভাবোঁ যিহেতু মই নিজে ৰিয়েলাইজ কৰি আহিছোঁ আজিলৈকে এটা মানুহেও এই সৰু কথাটো যদি ছাপৰ্ট কৰিবলৈ ট্ৰাই কৰে মই ভাবোঁ সেইটোৰ ক্ষেত্ৰতো বহুত বেছি ভাল হ'ব মই জানো যে এজনী ছোৱালীয়ে জন্ম হোৱাৰ পৰাই গোটেই জীৱনটোত বহুতখিনি ফেচ কৰে আৰু এই বস্তুখিনি যিহেতু ফেমিলি হওক তেওঁ নিজৰ কেৰিয়াৰক লৈ হয় নিজৰ ফিজিক্সক লৈ হৈ পিনি যেতিয়া ল'ৰা ছোৱালী হোৱাৰ পিছত তেওঁৰ এটা বেলেগ এটা অৱস্থাত যায় সেই সময়খিনিক নিজক মেনেজ কৰা কিন্তু মই এইটোও জানো যে মাইকী মানুহে সেইখিনি বস্তু কৰিব পাৰে কাৰণ তেওঁ ইমান ষ্ট্ৰং
গুৱাহাটী মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এটা অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ৰাজবালা দাসৰ স্মৃতিত সমাজকৰ্মী তথা লেখিকা জুনু বৰাক এই বছৰৰ ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে নাবাৰ্ডৰ উদ্যোগত আৰু মঙলদৈ বেচৰকাৰী সংস্থা ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অলৰাউণ্ড ডেভেলপমেণ্ট চমুকৈ ৰোডৰ সহযোগত মঙলদৈ ইউথ ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় অনুষ্ঠানত দৰঙৰ অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মৰিগাঁও জিলাতো একাধিক সংগঠন আৰু মৰিগাঁও জিলা নাথ যোগী সন্মিলনৰ উদ্যোগত জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় অনুষ্ঠানত নাৰী শিক্ষা আৰু বাল্যবিবাহ শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় ধেমাজি মহাবিদ্যালয়ত মহিলা অধ্যয়ন কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় সেৱা কেন্দ্ৰৰ উদ্যোগত আজি ধেমাজি জামুগুৰি মজলীয়া বিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত হয় অঞ্চলটোৰ কাংকান আত্মসহায়ক গোটৰ সহযোগত অনুষ্ঠিত এই দিৱসত ধেমাজি মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰববী কুমুদ বৰাই নাৰী দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় কাৰ্বি আংলং জিলা মহিলা সমিতি আৰু জিলা কুষ্ঠৰোগ কাৰ্যালয়ৰ সহযোগত ডিফুত অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসত নাৰীৰ অধিকাৰ স্বাধীনতা আৰু নিৰাপত্তা শীৰ্ষক আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় তেজপুৰ মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আই কিউ এ চিৰ সহযোগত তেজপুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় বৰপেটা জিলাতো আজি বিভিন্ন অনুষ্ঠান তথা মহিলা সংগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় লখিমপুৰ জিলাৰ ঘুনাখুটি আঞ্চলিক মিচিং ছাত্ৰ সংগঠন আৰু মহিলা আত্মসহায়ক গোটৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় এই অনুষ্ঠানত নাৰীৰ সাংবিধানিক অধিকাৰ নাৰী সুৰক্ষা আত্মনিৰ্ভৰশীলতা আদি বিষয় সামৰি এখন সজাগতামূলক সভা অনুষ্ঠিত হয় গোৱালপাৰা জিলাতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰাৰ সখী একক অৱস্থান কেন্দ্ৰৰ সহযোগত গোৱালপাৰা চহৰত নাৰী দিৱস পালন কৰা হয় ৰাজ্যখনৰ বিভিন্ন স্থানত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ বিষয়ে আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে পঠিওৱা বাতৰি আহি আছে আকাশবাণীৰ বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিৱেশকসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এখন সভা আয়োজন কৰা হয়। এই সভাত মহিলা অনুষ্ঠান পৰিৱেশক, বাতৰি পৰিৱেশক তথা মহিলা কৰ্মচাৰীসকলক কেন্দ্ৰটোৰ পুৰুষ সহকৰ্মীসকলে একোপাহ গোলাপ ফুলেৰে আদৰণি জনায়। অনুষ্ঠানত বিবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ জয়শ্ৰী বৰঠাকুৰ আৰু কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপিকা ডঃ অকুণ্ঠিতা বৰঠাকুৰ উপস্থিত থাকে। লেখিকা তথা আকাশবাণী গুৱাহাটীৰ শ্ৰোতা বকুলি বৈশ্য আৰু সবিতা কলিতাও এই অনুষ্ঠানত উপস্থিত থাকি আন্তৰ্জাতিক নাৰী দিৱসত নিজৰ অনুভৱ ব্যক্ত কৰে। কেন্দ্ৰটোৰ অনুষ্ঠানসমূহৰ মুৰববী কৰ্ডলিন থেংকিউৱে আদৰণি ভাষণেৰে সকলোকে শুভেচ্ছা জনায়। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নাৰী অধিকাৰ আৰু সবলীকৰণ সন্দৰ্ভত এলানি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিছে। ডিব্ৰুগড় কেন্দ্ৰই আজি পুৱা 7:30 বজাৰ পৰা মহিলা বিষয়ক আলোচনা প্ৰচাৰ কৰাৰ লগতে নিশা 10 বজালৈকে বিভিন্ন অনুষ্ঠান প্ৰচাৰৰ ব্যৱস্থা কৰিছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 বজাত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3গৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 বজাত আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। প্ৰতিবছৰে আজিৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। সমাজৰ বিভিন্ন শ্ৰেণীৰ নাৰীৰ নিৰাপত্তা, অধিকাৰ আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশত বহু আইন প্ৰণয়ন কৰা হ'ল, বহু ব্যৱস্থা গ্ৰহণ কৰা হ'ল, বহু আলোচনা বিলোচনা অনুষ্ঠিত হ'ল। পূৰ্বৰ তুলনাত অৱস্থাৰ উন্নতি নিশ্চয় হৈছে, কিন্তু এতিয়াও এগৰাকী নাৰীয়ে ঘৰৰ বাহিৰত দিনটোৰ 24 ঘণ্টাই নিৰাপদ অনুভৱ কৰেনে? এই বিষয়ে অসম মহিলা আয়োগৰ সদস্যা তথা বিশিষ্ট সংগীত শিল্পী ববিতা শৰ্মাই আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত এই অভিমত ব্যক্ত কৰে।
আজি বহুত ক্ষেত্ৰত এনেকুৱা হয়, ৰাতি 12 বজাতো ওলাই যাব নোৱাৰোঁ, যেনেকৈ এগৰাকী পুৰুষ ওলাই যাব পাৰে। সেইটো বাধা আমাৰ সদায় থাকিবই। ঘৰৰ পৰা যদি কোনোবা এজন নাযায়, মই কিবা এটা এনেকুৱা ইম্পৰ্টেণ্ট মিটিং বা এনেকুৱা এটা ঠাইত বাহিৰতে বোলে যাবলগীয়া হ'ল, অকণমান যাবলৈ কুণ্ঠাবোধ এতিয়াও কৰোঁ। যদিও মই নিজে মহিলা আয়োগত আছোঁ, মই তথাপিও এইটো ভাবোঁ যে নাৰী ৰাতিৰ সময়ত যেনেকৈ যিমানেই যি নহওক ছেফ নহয়, গতিকে বৈষম্য নাই বুলিনো কেনেকৈ ক'ম। আজি যেতিয়া কয় যে ছোৱালী এজনীক বলাৎকাৰ কৰা হয়, তেতিয়া ছোৱালীজনীক দোষ দিয়ে সকলোৱে। ছোৱালীজনী ৰাতিখন কিয় ওলাই গৈছিল, চুটি কাপোৰ কিয় পিন্ধিছিলে, হেন কিয় কৰিছিল, তেন কিয় কৰিছিল, মাকজনীয়ে ভালকৈ ছোৱালীজনীক শিক্ষা দিয়া নাই, এনেকৈ কিয় নকয় যে সেই যিজন ল'ৰাই সেই কামটো কৰিলে সেই ল'ৰাজনক মাকে কি শিক্ষা দিছিলে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাসকলৰ জীৱন উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিজেপি চৰকাৰ মহিলা সবলীকৰণৰ প্ৰতি উৎসৰ্গিত বুলি মন্তব্য কৰে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱছাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত অংশ লৈ তেওঁ কয় যে ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবাঢ়িছে। চৰকাৰে প্ৰতিটো দিশত মহিলাৰ মৰ্যাদা আৰু উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। মহিলাসকলে বুনিয়াদী অনাময় সুবিধা লাভ কৰাৰ উদ্দেশ্যে চৰকাৰে দেশত হাজাৰ হাজাৰ শৌচালয় নিৰ্মাণ কৰিছে বুলিও শ্ৰীমোদীয়ে কয়। তেওঁ কয় যে ভাৰতীয় মহিলাসকলক এতিয়া বিশ্বজুৰি স্বীকৃতি দিয়া হৈছে। ভাৰতৰ উন্নয়নত মহিলা আত্মসহায়ক গোটসমূহৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অহা 5 বছৰত চৰকাৰে মহিলা সবলীকৰণৰ বাবে 3 কোটি মহিলাক লাখপতি দিদিৰূপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিগত বছৰসমূহত নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাসমূহ উল্লেখ কৰি তেওঁ কয় যে মহিলাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে নতুন অপৰাধ আইন বলবৎ কৰা হৈছে। বিগত বছৰসমূহত দেশৰ প্ৰতিটো খণ্ডত মহিলাৰ অংশগ্ৰহণ উল্লেখযোগ্য বুলিও তেওঁ প্ৰকাশ কৰে। লাখপতি দিদি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে 25,000 আত্মসহায়ক গোটৰ মাজত 450 কোটি টকা সাহায্য বিতৰণ কৰে। ইয়াৰ লগতে 5গৰাকী লাখপতি দিদীক প্ৰমাণ পত্ৰ প্ৰদান কৰে। গুৱাহাটী মহানগৰীৰ আমবাৰীত অৱস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ দলৰ ভালেকেইগৰাকী কৰ্মীয়ে এই সভাত অংশ লয়। অনাগত পঞ্চায়ত নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অগপৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতাকৰ্মীসকলৰ সৈতে সৌজন্যমূলক আলোচনাত মিলিত হয়। ভাষণ প্ৰসংগত অগপৰ সৈতে ভৱিষ্যতেও শাসকীয় দলটোৰ মিত্ৰতা অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
আজিৰ যিটো আমাৰ অসম গণ পৰিষদ ডাকঘৰ কাৰ্যালয়ত যিটো মই আজি আগমন, এইটো মিত্ৰতা শক্তিশালী কৰাৰ আগমন। মিত্ৰতাৰ মাজত আলোচনা বিলোচনা, তাৰপিছত লগে লগে ৰাজনৈতিক সিদ্ধান্ত, এইবিলাকতো দলীয় মঞ্চত আমি দলৰ জ্যেষ্ঠ নেতাসকলে আলোচনা কৰি সিদ্ধান্ত লওঁ। গতিকে আমি এন ডি এ প্ৰচণ্ড জয় হব লাগে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ, সেইটোৱে আমাৰ লক্ষ্য। মিত্ৰতাত আমি আছোৱে। এতিয়া প্ৰাৰ্থী চয়নৰ বিষয়টো আমি কেন্দ্ৰীয় সমিতি অগপৰ হাততে ৰখা নাই, বিজেপি ৰাজ্যিক সমিতিৰ হাততে ৰখা নাই, এইটো স্থানীয় পৰ্যায়ত তেওঁলোকে আৱশ্যকতা অনুসৰি ৰাজনৈতিক পৰিস্থিতি অনুসৰি স্থানীয় যিবিলাক আমাৰ শাখা আছে শাখাবিলাকে সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ পৰা আমাৰ পৰামৰ্শ যাব লাগে, সেইখিনি আমাৰ পৰা যাব।
অতুল বৰাই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠাৰে তৃণমূল পৰ্যায়ত ব্যাপক হাৰত সাংগঠনিক কাম কাজ আগুৱাই নিবলৈ বৈঠকত আহ্বান জনায়। কেশৱ মহন্তৰ অধ্যক্ষতাত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে এখন সমিতি গঠন কৰাৰ লগতে দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে ভালেকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অতুল বৰাই প্ৰকাশ কৰে। বৈঠকত নিৰ্বাচনৰ সময়ত তৃণমূল কৰ্মীসকলৰ কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা কৰা হয়। চৰাইদেউ কৃষি বিভাগৰ অন্তৰ্গত কৃষি ব্যৱস্থাপনা প্ৰযুক্তি সংস্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন কৰা হৈছে। জিলাখনৰ জজলি পাচালিৰ দিচাংপানী গাঁও পঞ্চায়ত ৰাজহুৱা খেলপথাৰত আয়োজিত এই কৃষক মেলাখন জিলা আয়ুক্ত ডাঃ নেহা যাদৱে মুকলি কৰে। থলুৱা কৃষকসকলক এখন বজাৰ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই মেলাত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আত্মসহায়ক গোট, কৃষক আৰু গ্ৰাম্য সংগঠনৰ দ্বাৰা মুঠ 20খন বিপণীত থলুৱা উৎপাদিত সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। উদ্যোক্তাসকলে কৃষক পঞ্জীয়ন প্ৰশিক্ষণৰ লগতে কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শন আৰু প্ৰগতিশীল কৃষকৰ লগতে কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰিছে। চিৰাং জিলাৰ সদৰ কাজল গাঁৱত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত হয়। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষক মেলাৰ আজি দ্বিতীয় দিনা এলানি কৃষি বিষয়ক প্ৰশিক্ষণ অনুষ্ঠিত হয়। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ধন্যবাদ ঋতুপৰ্ণা। দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাটো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হাতছিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত 1288টা অমীমাংসিত গোচৰৰ ভিতৰত 671টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ লিমিটেডৰ পৰা সৰ্বাধিক 552টা গোচৰ মীমাংসা কৰা হৈছে। জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে 1,42,22,992 টকা সংৰক্ষণ কৰা হৈছে বুলি এখন সংবাদমেলত জিলা আইন সেৱা প্ৰাধিকাৰী উচ্চবৰ্গৰ সহায়কে জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ প্ৰাংগণতো আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। 2019 চনত প্ৰতিষ্ঠা কৰা এই মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আজি পঞ্চমটো লোক আদালত অনুষ্ঠিত হয়। এই আদালতত 550টা গোচৰৰ নিষ্পত্তিৰ বাবে জাননী প্ৰেৰণ কৰা হয় যদিও 44% গোচৰৰ বিবাদ নিষ্পত্তি কৰা হয়। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ ডুবাই ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 8:30 বজাত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ফাইনেল খেলখনক লৈ ভাৰতীয় দৰ্শকৰ মাজত অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বিস্তৃত কাৰ্যসূচীৰে নাৰী দিৱস উদযাপন। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ। ৰাজ্যখনত হ'বলগীয়া পৰৱৰ্তী নিৰ্বাচনসমূহত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে শাসকীয় দল বিজেপিৰ দৃঢ় প্ৰতিশ্ৰুতি। সমগ্ৰ দেশৰ লগতে আজি অসমৰো বিভিন্ন জিলা সদৰত অনুষ্ঠিত লোক আদালতত কেইবাহাজাৰো গোচৰ নিষ্পত্তি। আৰু কাইলৈ ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে সমগ্ৰ দেশ ক্ৰিকেট জ্বৰত আক্ৰান্ত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।